এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল বি টি চি নিৰ্বাচনত বি পি এফ দলে সংখ্যাগরিষ্ঠতাৰ দিশে অগ্ৰসৰ এতিয়ালৈকে 21টা সমষ্টিত বি পি এফৰ অগ্ৰগতি জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্তৰ বাবে গঠিত এছ আই টিৰ আজি শ্যামকানু মহন্তৰ বাসভৱনত পুনৰ অভিযান জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ সৈতে জড়িত যিকোনো ব্যক্তিৰ পক্ষে ওকালতি নকৰিবলৈ অসম উকিল সন্থাৰ সিদ্ধান্ত মহিলা বিশ্বকাপ ক্ৰিকেটৰ 30 ছেপ্টেম্বৰৰ উদ্বোধনী অনুষ্ঠান জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ বি চি চি আইৰ সিদ্ধান্ত আৰু এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন গুৰুত্বহীন খেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। বি টি চি নিৰ্বাচনত বি পি এফ দলে সংখ্যাগরিষ্ঠতাৰ দিশে অগ্ৰসৰ হৈছে। শেহতীয়া ভোটগণনাৰ তথ্য অনুসৰি এতিয়ালৈকে 21টা সমষ্টিত বি পি এফৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। ইউ পি পি এলে 11খন, বিজেপিয়ে 8খন আসনত অগ্ৰগতি লাভ কৰিছে। কোকৰাঝাৰ আৰু ওদালগুৰি জিলাত বি পি এফৰ প্ৰাৰ্থীসকলে ভাল ফল প্ৰদৰ্শন কৰাৰ বিপৰীতে তামোলপুৰ জিলাত বিজেপিয়ে তুলনামূলকভাৱে ভাল ফল দেখুৱাবলৈ সমৰ্থ হৈছে। চিৰাং জিলাত বি পি এফ, ইউ পি পি এল আৰু বিজেপিৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি আছে। বাক্সা জিলাতো বিজেপি, বি পি এফ আৰু ইউ পি পি এলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। ভোটগণনাৰ শেহতীয়া তথ্যৰ সৈতে কোকৰাঝাৰৰ পৰা এয়া আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰী।
কোকৰাঝাৰ জিলাৰ 12টা পৰিহৰি সমষ্টিৰ ভোট কাউণ্টিং এতিয়া শান্তিপূৰ্ণভাৱে চলি আছে। এতিয়া আমাৰ তাতে বি পি এফে 8টা সমষ্টি ক্ৰমে পৰ্বতজোৰা, গুমা, শ্ৰীৰামপুৰ, চৰাইবিল, জমদুৱা, চালাকাটি, বকুংগ্ৰী আৰু কুচুগাঁও সমষ্টিত আগবাঢ়ি আছে। আনফালে ইউ পি পি এলে বনৰগাঁও, দতমা আৰু দেৱৰগাঁও সমষ্টিত আগবাঢ়ি আছে। বিজেপিয়ে পকীৰাগ্ৰাম সমষ্টিত আগবাঢ়ি আছে। এটা গুৰুত্বপূৰ্ণ খবৰ, বি পি এফ হাগ্ৰামা মহিলাৰীয়ে 4 ৰাউণ্ডৰ পিছত ইউ পি পি এলৰ কাম্পা বৰগিয়াৰীৰ সৈতে 17 ভোটৰ পিছত আছে। ইউ পি পি এলৰ প্ৰেচিডেণ্ট আৰু বি টি আৰৰ চিফ প্ৰমোদ বড়োৱে 5 ৰাউণ্ডৰ পিছত 531 ভোটৰ আগতে আগবাঢ়ি আছে।
ওদালগুৰি জিলাৰ সংবাদদাতা নাৰায়ণ ডেকাই জিলাখনৰ শেহতীয়া ভোটগণনা সন্দৰ্ভত আমাক এইদৰে জনাইছে।
ভোটগণনাৰ 6ষ্ঠ ৰাউণ্ডৰ অন্তত খৈৰাবাৰী সমষ্টিত বি পি এফৰ প্ৰাৰ্থী লুমচাও দৈমাৰী, ধনশ্ৰী সমষ্টিত ফ্ৰেন্স মুছাহাৰী, ভৈৰৱকুণ্ড সমষ্টিত ৰিহণ দৈমাৰীয়ে, হৰিচিঙা সমষ্টিত তিৰি দৈমাৰী, ৰৌতা সমষ্টিত চৰণ বড়োৱে অগ্ৰগতি লাভ কৰি বি পি এফ দলত আশাৰ সঞ্চাৰ কৰাৰ বিপৰীতে বিজেপিৰ খালিংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰী, পাঁচনৈ চেৰফাং সমষ্টিৰ প্ৰাৰ্থী দীপক মোৰ, মুদৈবাৰী সমষ্টিত দিগন্ত বৰুৱা, নোনাই চেৰফাং সমষ্টিত সঞ্জিত তাঁতী অগ্ৰগতি লাভ কৰি আছে। ভেৰগাঁও সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থী দাওবৈচা বড়োৱে ভোট যুদ্ধত বিজেপিতকৈ অগ্ৰগতি লাভ কৰি থকা বুলি জানিব পৰা গৈছে।
বাক্সা জিলাৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
3য় ৰাউণ্ডৰ অন্তত 22 নম্বৰ কক্লা পৰিষদৰ সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী মন্টু বড়ো, 24 নম্বৰ মুছলপুৰ পৰিষদ সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম আৰু 25 নম্বৰ বাগানপাৰা পৰিষদৰ সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী কাটিনাম বড়োৱে আগবাঢ়ি আছে। আনহাতে 20 নম্বৰ মথনগুৰি পৰিষদৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী আখতাৰা আহমেদ, 21 নম্বৰ শালবাৰী পৰিষদৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী দিগন্ত গোহাৰী আৰু 23 নম্বৰ দিহিৰা পৰিষদৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী আগষ্ট টিকগাই আগবাঢ়ি আছে। উল্লেখ্য যে বাক্সা জিলাৰ 6টা পৰিষদৰ সমষ্টিতে 3য় ৰাউণ্ড অন্ত পৰলৈকে বিজেপি দলৰ প্ৰাৰ্থীয়ে লিডিং পজিশ্যন আহিব পৰা নাই। আনহাতে বাক্সা জিলাৰ 6টা পৰিষদৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ 52গৰাকী প্ৰাৰ্থীৰ 6গৰাকী প্ৰাৰ্থীয়ে কিছু সময়ৰ পিছতে শেষ হাঁহি মাৰিব।
আমালৈ এইমাত্ৰ অহা বাতৰি অনুসৰি বি টি চি নিৰ্বাচনৰ প্ৰথমটো ফলাফল ঘোষণা হৈছে। কোকৰাঝাৰ জিলাৰ নিচিমা সমষ্টিৰ বি পি এফৰ জেমছ বসুমতাৰীয়ে তেওঁৰ নিকটতম ইউ পি এল প্ৰাৰ্থীগৰাকীক প্ৰায় 3,700 ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটে আজি তৃতীয় দিনাৰ বাবে অভিযুক্ত শ্যামকানু মহন্তৰ মাডাৰ টেৰেছা ৰোডৰ কাৰ্বি পথত থকা বাসগৃহত অভিযান চলায়। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ 30জনীয়া এটা দলে বাসগৃহৰ প্ৰতিটো কোঠাত অভিযান চলাই বিভিন্ন তথ্যৰ অনুসন্ধান কৰে। ইপিনে প্ৰয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহত একাংশ লোকে আৰক্ষীক আক্ৰমণ কৰা ঘটনাত জড়িত থকা 9জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। ফতাহিল থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটাইকে গ্ৰেপ্তাৰ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ সপক্ষে থিয় নি দিবলৈ সদ অসম উকিল সন্থাই ৰাজ্যৰ সকলো অধিবক্তাকে আহ্বান জনাইছে। এটা প্ৰেছ বিবৃতিৰ জৰিয়তে সদ অসম উকিল সন্থাৰ সভাপতি শৈলেন্দ্ৰ দাস, সাধাৰণ সম্পাদক দীপক কুমাৰ দাস, কাৰ্যকৰী সভাপতি মানস শৰণীয়া আৰু উপসভাপতি বিজন কুমাৰ মহাজনে এই আহ্বান জনাইছে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত জড়িতৰ সন্দেহত বহুকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ৰাজ্য চৰকাৰে গোচৰৰ গোচৰৰ তদন্তৰ বাবে তৎপৰতাৰ বিশেষ তদন্তকাৰী গোট এছ আই টি গঠন কৰিছে। অভিযুক্ত ব্যক্তিসকলে অগ্ৰিম জামিন বা জামিন বিচাৰি অধিবক্তাসকলৰ ওচৰলৈ আইনী সাহায্যৰ বাবে আহিব পাৰে। এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অধিবক্তা সমাজে মহান শিল্পীগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ সৈতে জড়িতসকলৰ সপক্ষে নৈতিক আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সুচিন্তিতভাৱে সমাজৰ পক্ষত থিয় দিবলৈ অধিবক্তাসকলক আহ্বান জনাইছে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ শিল্পী সমাজে আজি গুৱাহাটীৰ উলুবাৰীত থকা আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত এখন এজাহাৰ দাখিল কৰে। শিল্পী সমাজৰ সভাপতি ডাঃ হিতেশ বৰুৱাৰ মাতৃত্বত অভিনেতা যতীন বৰা, ৰবি শৰ্মা, পৰিচালক শশাংক সমীৰকে ধৰি শিল্পী কলাকুশলীসকলে অপৰাধ অনুসন্ধান বিভাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক সাক্ষাৎ কৰি এজাহাৰ দাখিল কৰে। শিল্পী সমাজে ইয়াৰ জৰিয়তে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি ছিংগাপুৰৰ দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে জড়িত থকা অন্যান্যসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনায়। আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ৰ পৰা ওলাই আহি অভিনেতা যতীন বৰাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগে সম্পূৰ্ণ সহযোগ কৰি শিল্পী সমাজৰ পৰা যোৱা সকলোৰে এজন এজনকৈ ভাষ্য গ্ৰহণ কৰিছে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ এখন সভাত আয়ুক্তগৰাকীয়ে দুৰ্গা পূজাৰ সময়ত মদ্যপান কৰি গাড়ী চলোৱা আৰু হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আয়ুক্তগৰাকীয়ে উৎসৱৰ দিনসমূহত সুচাৰুৰূপে যান বাহন ব্যৱস্থাপনা আৰু জনসুৰক্ষাৰ বাবে বিশেষ সঁহাৰি দল গঠন কৰিবলৈও নিৰ্দেশ দিয়ে। এই সভাতে জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ দুৰ্ঘটনা প্ৰৱণ স্থানসমূহত সতৰ্কতামূলক চিহ্ন স্থাপন, মোবাইল স্পীড ডিটেক্টৰ ভানৰ ব্যৱহাৰ বৃদ্ধি, যুক্তিসংগতভাৱে স্পীড ব্ৰেকাৰ স্থাপন আৰু ফুটপাথৰ দখল আঁতৰোৱা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো এটাদিন বাকী থকা অৱস্থাত ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে গোৱালপাৰা জিলাতো দুৰ্গা পূজাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। জিলাখনৰ 143টা স্থানত এইবেলি দুৰ্গা পূজা অনুষ্ঠিত হ'ব। শাৰদীয় দুৰ্গোৎসৱ যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ মাতৃত্বত জিলা প্ৰশাসনে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। ইয়াৰ অংশ হিচাপে জিলা প্ৰশাসনে পূজা সমিতি আৰু প্ৰতিমা নিৰ্মাণ কৰা খনিকৰসকলৰ সৈতে আলোচনাত মিলিত হৈ বিভিন্ন নীতি নিৰ্দেশনা বান্ধি দিছে। দুৰ্গা পূজা উপলক্ষে চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা যিসমূহ পৰামৰ্শ আৰু নিষেধাজ্ঞা জাৰি কৰিছে সেই নীতি নিৰ্দেশনাসমূহ পূজা উদযাপন সমিতিসমূহক অৱগত কৰোৱা হৈছে। দেৱী বিসৰ্জনৰ দিনাখন জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া স্থান আৰু সময়ত পূজা উদযাপন সমিতিসমূহে প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ধন্যবাদ প্ৰজন্মা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি পুৱা 7:30 বজাত জীপ ছাফাৰী আৰম্ভ হয়। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত বিশদভাৱে জনাইছে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য বৰাই।
এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। এই অনুষ্ঠানৰ লগতে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনৰ REC-ৰ RS-ৰ সমৰ্থিত APC-ৰ সৌৰপানী উন্নতিকৰণ ব্যৱস্থাৰ উদ্বোধন কৰে আৰু লগতে এই অনুষ্ঠানত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মা, ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালিকা ডক্টৰ সোণালী ঘোষ আৰু বন বিভাগৰ যি বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল। আৰু দেখা গৈছে যে এই শুভাৰম্ভণি দিনটোত আচলতে বিশেষভাৱে জীপ চালকসকল বা জীপ চাফাৰী সন্থা তেওঁলোক উৎফুল্লিত হৈ পৰিছে আৰু অহা 15 অক্টোবৰত উদ্যান কৰ্তৃপক্ষ অৱগত কৰিছে যে হাতী চাফাৰীও পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব বুলি আমাক অৱগত কৰিছে।
ৰাজ্যৰ আন এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান যোৱা বুধবাৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হয়। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম কাজসমূহ খৰতকীয়াকৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলাখনৰ বিভিন্ন বিভাগসমূহৰ অধীনত চলি থকা বিভিন্ন আঁচনিৰ আধৰুৱা কামসমূহ শীঘ্ৰে সম্পন্ন কৰাৰ লগতে আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰতো জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগৰ বিষয়াবৰ্গৰ দৃষ্টি আকৰ্ষণ কৰে। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠকত আয়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে। বৰপেটা জিলাৰ 97খন দুৰ্গা পূজা উদযাপন কমিটিৰ মাজত আজি জিলা প্ৰশাসনে ৰাজ্য চৰকাৰে আগবঢ়োৱা বিত্তীয় সাহায্যৰ ধনৰ চেক বিতৰণ কৰে। জিলা গ্ৰামীণ উন্নয়ন অভিকৰণ সভাকক্ষত আয়োজিত এখন সভাত পূজা উদযাপন সমিতিসমূহৰ মাজত সুকলমে পূজাৰ কাৰ্যসূচী ৰূপায়ণক লৈও জিলা প্ৰশাসনে আলোচনা কৰে। ৰাজ্যৰ বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়ালৈ 2025 বৰ্ষৰ ডক্টৰ মঈদুল ইছলাম বৰা সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অসমৰ প্ৰথমগৰাকী ডক্টৰেট ডক্টৰ মঈদুল ইছলাম বৰাৰ স্মৃতি ৰক্ষা সমিতিয়ে প্ৰদান কৰি অহা এই বঁটা শুকুৰবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এটা অনুষ্ঠানত স্মৃতি ৰক্ষা সমিতিখনে সাহিত্যিক পুণ্য শইকীয়াক প্ৰদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ডক্টৰ মঈদুল ইছলাম বৰা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰাৰ উপৰি পুণ্য শইকীয়াক ডক্টৰ মঈদুল ইছলাম বৰা সাহিত্য বঁটাটি অৰ্পণ কৰে। সমাগত দুৰ্গাপূজাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীভূমি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা আইন সংহিতাৰ অধীনত অহা 29 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ সমগ্ৰ শ্ৰীভূমি জিলাত কেতবোৰ আদেশ জাৰি কৰিছে। এই অনুসৰি প্ৰশাসনৰ বিনা অনুমতিত জিলাখনৰ কোনোধৰণৰ বন্ধ, ৰেলী, ষ্ট্ৰাইক, ধৰ্ণা আদি প্ৰদৰ্শন কৰিব নোৱাৰিব। আদেশ অমান্যকাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ আজি 5ম মৃত্যুবাৰ্ষিকী। এই উপলক্ষে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত থকা গোলাপ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে গোলাপ শইকীয়াৰ সোঁৱৰণত আয়োজন কৰা অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফল জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত আজি ঘোষণা কৰিব পৰা নগ'ল। শাৰদীয় দুৰ্গাপূজাৰ পাছত এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ'ব। 30 ছেপ্টেম্বৰ গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। কাইলৈ ভাৰত আৰু শ্ৰীলংকাৰ দুয়োটা দলে দল গুৱাহাটীত উপস্থিত হ'ব। মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব বুলি BCCIৰ সচিব দেৱজিৎ শইকীয়াই প্ৰকাশ কৰিছে। খেলৰ 45 মিনিটৰ পূৰ্বে ষ্টেডিয়ামত জুবিন গাৰ্গৰ নামত উৎসৰ্গাৰে সংগীত শিল্পী শ্ৰেয়া ঘোষাল, অংগৰাগ পাপন মহন্ত আৰু জয় বৰুৱাই সংগীত পৰিৱেশন কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম খাঙুৰ হোৱা কোনো শিল্পীকে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নহয়। খেলৰ পূৰ্বৰ এই সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জুবিন গাৰ্গ ফেন ক্লাবৰ 5,000 সদস্যক বিনামূলীয়াকৈ টিকট বিতৰণ কৰা হ'ব বুলিও BCCIৰ সচিবগৰাকীয়ে জনাইছে। এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলৰ পূৰ্বে ছুপাৰ ফ'ৰ পৰ্যায়ৰ আন এখন খেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাইত ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 17 বাৰৰ বাবে অনুষ্ঠিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হ'ব। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিশু সাহিত্যিক তথা দেওমৰণৈ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৈলেন কুমাৰ ৰাজবংশীৰ আজি পুৱা তেওঁৰ মঙলদৈৰ উপহুপাৰাৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 58 বছৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কৃতি শিক্ষকগৰাকীৰ মৃত্যুত দৰং জিলাত শোকৰ ছাঁ পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। BTC নিৰ্বাচনত BPF দল সংখ্যাগৰিষ্ঠতাৰ দিশে অগ্ৰসৰ। এতিয়ালৈকে 21টা সমষ্টিত BPFৰ অগ্ৰগতি। জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্তৰ বাবে গঠিত SIT আজি শ্যামকানু মহন্তৰ বাসভৱনত পুনৰ অভিযান। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ সৈতে জড়িত যিকোনো ব্যক্তিৰ পক্ষে ওকালতি নকৰিবলৈ অসম উকিল সন্থাৰ সিদ্ধান্ত। মহিলা বিশ্বকাপ ক্ৰিকেটৰ 30 ছেপ্টেম্বৰৰ উদ্বোধনী অনুষ্ঠান জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ BCCIৰ সিদ্ধান্ত। আৰু এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ এখন গুৰুত্বহীন খেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।